গীতমালা 73 অধ্যায় আসফৰ ৰচিত গীত। অৱশ্যে ঈশ্বৰ ইজৰাইললৈ মংগলজনক, তেওঁ শুদ্ধ চিতৰ লোকসকললৈ শুভ কৰোতা। কিন্তু মোৰ ভৰি হলে প্ৰায় পিছল খাইছিল, মোৰ খোজ প্ৰায় পিছলি গৈছিল। তেতিয়া অহংকাৰী লোকলৈ মোৰ অসূয়া জন্মিছিল, মই দুষ্টবোৰক বৰ সুখত থকা দেখিছিলোঁ। কাৰণ তেওঁলোকে মৃত্যুৰ যন্ত্ৰণা নাপায়, কিন্তু তেওঁলোক সুস্থ সবল হৈ থাকে। তেওঁলোকে আন মানুহে দুখ পোৱাৰ দৰে দুখ নাপায়, অন্য লোকৰ বিপদৰ নিচিনাকৈ তেওঁলোক বিপদতো নপৰে। এইকাৰণে অহংকাৰ তেওঁলোকৰ ডিঙিৰ হাড়স্বৰূপ, অত্যাচাৰ তেওঁলোকৰ কাৰণে শৰীৰ আৱৰণস্বৰূপ হৈছে। তেওঁলোকৰ মনৰ অন্ধকাৰ পাপ হৈ বাহিৰ হয়, তেওঁলোকৰ মন্দ চিন্তা শেষ পৰ্যন্ত তেওঁলোকৰ অন্তৰৰ ভিতৰত থাকে। তেওঁলোকে মহাবিদ্ৰূপেৰে দুষ্টতাৰ কথা কয়, তেওঁলোকে অহংকাৰ কৰি ভয় দেখুৱাই আক্ৰমণ কৰে। তেওঁলোকে স্বৰ্গৰ বিৰুদ্ধে কথা কয়, তেওঁলোকৰ জিভাই পৃথিৱী ভ্ৰমণ কৰে। এইকাৰণে ঈশ্বৰৰ সন্তানসকল তেওঁলোকৰ ফালে ঘূৰি যায়, গভীৰভাৱে তেওঁলোকৰ বাক্যবোৰ পান কৰে। তেওঁলোকে কয়, ঈশ্বৰে কেনেকৈ জানিব, কি হবলৈ গৈ আছে তাক জানো সৰ্বোপৰি জনাই জানিব। চোৱা, তেওঁলোক দুষ্ট, তেওঁলোকৰ মনৰ ভাৱ সদায় নিশ্চিন্ত, অধিক সম্পত্তি বহাই থাকে। মই যে পাপ নকৰাকৈ নিজকে হুচি কৰি ৰাখিলোঁ, ই তেন্তে কি অৰ্থহীন নেকি? মই ওৰে দিনটো আঘাতিত হলোঁ, প্ৰতি ৰাতিপুৱা তুমি মোক অপদস্ত কৰিলা। যদি মই এনেকুৱা কথাবোৰ ক'লোহেঁতেন, তেন্তে সেয়া কোনোমতে তোমাৰ সন্তানৰ কথা নহ'লহেঁতেন। এই সমস্যাৰ বিষয়ে বুজিবলৈ মই বৰ চেষ্টা কৰিছিলোঁ, কিন্তু বুজি পাবৰ বাবে এই সমস্যাটো বহুত কঠিন আছিল। যেতিয়া মই ঈশ্বৰৰ মন্দিৰলৈ গ'লোঁ, তাৰ পাছতে তেওঁলোকৰ কি দশা হ'ব মই বুজিব পাৰিলোঁ। সঁচাকৈ তুমি তেওঁলোকক পিছল খোৱা ঠাইত থৈছা, তুমি তেওঁলোকক বিনাশৰ গাঁতত পেলাই তেওঁলোকৰ সৰ্বনাশ কৰিবা। তেওঁলোক কেনেকৈ নিমিষতে মৰুভূমিত উচ্ছন্ন হয়, নানা আতংকজনক শংকাত তেওঁলোক একেবাৰে বিনষ্ট হ'ব। তেওঁলোক এটা সপোন দেখি হাৰ পায়, সপোনটো তুচ্ছ জ্ঞান কৰাৰ নিচিনাকৈ। হে ঈশ্বৰ, যেতিয়া তুমি উঠিবা, তেতিয়া তেওঁলোকক ছায়া বুলি তুচ্ছ জ্ঞান কৰিবা। যেতিয়া মই মনত গভীৰ দুখ পাইছিলোঁ আৰু মোৰ অন্তৰত আঘাত লাগিছিল, তেতিয়া মই অজ্ঞান আৰু মনৰ কল্পনা অভাৱ বোধ কৰিছিলোঁ। তোমাৰ সাক্ষাতে অচেতন হোৱা পশুৰ নিচিনা আছিলোঁ, তথাপি মই সদায় তোমাৰ লগতে আছোঁ। তুমি মোৰ সু হাতখনত ধৰি ৰাখিলা, তুমি তোমাৰ উপদেশেৰে মোক পথ দেখুৱাবা, পৰৱৰ্তী সময়ত মোক গৌৰৱেৰে গ্ৰহণ কৰিবা। তোমাৰ বাহিৰে স্বৰ্গত মোৰ কোন আছে? তোমাৰ বাহিৰে পৃথিৱীত মোৰ এনে কোনো আশ্ৰয় নাই। মোৰ শৰীৰ আৰু হৃদয় দুয়োটা পৰাজিত হ'ল, কিন্তু ঈশ্বৰ চিৰকাললৈকে মোৰ মনৰ শক্তি। কিয়নো চোৱা, তোমাৰ পৰা দূৰৈত থকা লোকসকলৰ সৰ্বনাশ হ'ব, তোমাক এৰি অবিশ্বাসী হোৱা সকলোকে তুমি ধ্বংস কৰিবা, কিন্তু মোৰ পক্ষে হলে ঈশ্বৰৰ ওচৰ চপাই মংগল। মই প্ৰভু যীহোৱাক মোৰ আশ্ৰয় স্থানৰূপে গ্ৰহণ কৰিলোঁ, মই তোমাৰ সকলো কাৰ্য ঘোষণা কৰিম।